নমস্কাৰ, এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ উজনি অসমৰ বাতৰিৰ সৈতে মই প্ৰজন্মা চহৰীয়া। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ অধীনত শ্ৰীভূমি জিলাৰ ৰামকৃষ্ণ নগৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত হিতাধিকাৰীসকলক 20 মূলধনৰ চেক বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। এখন ৰাজহুৱা সভাত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই নিজৰ বক্তব্যত কয় যে তৃণমূল স্তৰৰ মহিলা উদ্যমীসকলৰ সবলীকৰণ আৰু ৰাজ্যৰ বিকাশৰ ক্ষেত্ৰত তেওঁলোকৰ ভূমিকা শক্তিশালী কৰাৰ বাবে ৰাজ্য চৰকাৰে এই অভিনৱ উদ্যোগ গ্ৰহণ কৰিছে। তেওঁ লগতে কয় যে এই পৰিকল্পনাৰ জৰিয়তে ৰাজ্যৰ 126টা বিধানসভা সমষ্টিৰ প্ৰায় 32 লাখতকৈও অধিক মহিলা উদ্যোগীয়ে আৰ্থিক সাহায্য লাভ কৰিছে। মুখ্যমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে যে এই মহিলাসকলে কৃষি, পশুপালন, হস্ততাঁত আৰু বস্ত্ৰশিল্প আদি বিভিন্ন ক্ষেত্ৰত উদ্যোগ স্থাপন কৰি গ্ৰামীণ অৰ্থনীতি শক্তিশালী কৰি তুলিব। মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ অধীনত ৰামকৃষ্ণ নগৰ বিধানসভা সমষ্টিৰ মুঠ 18,745গৰাকী হিতাধিকাৰীক 10,000 টকাৰ চেক বিতৰণ কৰা হয়। অনুষ্ঠানৰ অন্তত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই জুবিন গাৰ্গৰ ন্যায় প্ৰক্ৰিয়া সম্পৰ্কে সংবাদ মাধ্যমক সম্বোধন কৰি কয় যে এই বিষয়টোত কোনো ধৰণৰ ৰাজনীতি কৰা উচিত নহয়। বিৰোধী দল বা আন কোনো সংগঠনে জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত প্ৰতিবাদ কৰিলে চৰকাৰে প্ৰতিবাদকাৰীৰ দাবী বিবেচনা কৰিব বুলিও ডঃ শৰ্মাই স্পষ্ট কৰি দিয়ে। শিলচৰৰ পুলিচ পেৰেড গ্ৰাউণ্ডত আজি মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ অধীনত শিলচৰ বিধানসভা সমষ্টিৰ আত্মসহায়ক গোটৰ 13,139গৰাকী মহিলাক চেক বিতৰণ কাৰ্যসূচীত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰে। ইয়াৰ লগতে মুখ্যমন্ত্ৰীয়ে শিলচৰ মেডিকেল কলেজ হাস্পতাল পৰিদৰ্শন কৰি প্ৰস্তাৱিত 208খন বিচনাযুক্ত ছুপাৰ স্পেচিয়েলিটি চিকিৎসালয়খনৰ আধাৰশিলা স্থাপন কৰে। প্ৰায় 240 কোটি টকা ব্যয়েৰে নিৰ্মাণ হ'বলগীয়া এই অত্যাধুনিক চিকিৎসা কেন্দ্ৰটোৱে বৰাক উপত্যকাৰ স্বাস্থ্যসেৱাৰ মান যথেষ্ট উন্নীত কৰাৰ লগতে উজনি অসম আৰু চুবুৰীয়া ৰাজ্যৰ ৰোগীসকলৰ বাবে বিশেষ চিকিৎসা সেৱা নিশ্চিত কৰিব। মুখ্যমন্ত্ৰীগৰাকীয়ে মহিলাসকলক সম্বোধন কৰি কয় যে ৰাজ্যৰ 40 লাখ মহিলাক লাখপতি বাইদেউ কৰাৰ বাবে ৰাজ্য চৰকাৰে কাম কৰি আছে। বৰ্তমান যিসকলে 10,000 টকাৰ আৰ্থিক সাহায্য লাভ কৰি আছে আৰু ইয়াক সঠিকভাৱে ব্যৱহাৰ কৰিলে তেওঁলোকৰ ভৱিষ্যৎ সাহায্য ভৱিষ্যতে 25,000 টকাৰ পৰা 50,000 টকালৈ বৃদ্ধি কৰা হ'ব বুলিও তেওঁ প্ৰকাশ কৰে। ইপিনে শিলচৰৰ 3,000 নতুন হিতাধিকাৰীক অৰুণোদয় আঁচনিৰ অধীনত অনা হ'ব বুলিও মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে। মহিলা সবলীকৰণ সন্দৰ্ভত তেওঁ কয় যে যদি পুৰুষ এজনতকৈ অধিক মহিলাৰ সৈতে বিবাহত আবদ্ধ হয় তেনে ব্যক্তিক 7 বছৰ কাৰাদণ্ড দিয়া হ'ব। অহা বছৰ এই সন্দৰ্ভত এখন বিধেয়ক বিধানসভাত অনা হ'ব বুলিও তেওঁ জানিবলৈ দিয়ে। ৰাজ্যত মহিলা সংক্ৰান্তীয় অপৰাধ 1.5 লাখৰ পৰা 40,000লৈ হ্ৰাস পাইছে বুলিও তেওঁ উল্লেখ কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে মহিলা সুৰক্ষাৰ ক্ষেত্ৰত চৰকাৰে লাভ কৰা এয়া এক অন্য সফলতা। মুখ্যমন্ত্ৰী শ্ৰীশৰ্মাই বহু সংখ্যক উন্নয়নমূলক আঁচনিৰ কথা উল্লেখ কৰি কয় যে মথুৰাঘাট বৰাক নদীৰ ওপৰত 100 কোটি টকা ব্যয় সাপেক্ষে এখন নতুন দলং নিৰ্মাণ কৰা হ'ব। ডিচেম্বৰৰ ভিতৰত 650 কোটি টকা ব্যয়েৰে এখন উৰণ সেতু নিৰ্মাণৰ কাম আৰম্ভ হ'ব যাতে যানজট নিয়ন্ত্ৰণ কৰিব পৰা যায়। ইয়াৰ উপৰি দিল্লী, কলকাতা আৰু চেন্নাইত বৰাক ভৱন নিৰ্মাণ কৰা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে, য'ত ৰাজ্যৰ ৰোগীয়ে চিকিৎসাৰ সময়ত থাকিব পাৰিব। জনতাৰ শিল্পী জুবিন গাৰ্গৰ সোণাপুৰৰ কমাৰকুচিৰ সমাধিস্থলীকলৈ জাৰি কৰা নিৰ্দেশনা আজিৰে পৰা প্ৰযোজ্য হৈছে। ডিমৰীয়া সমজিলাৰ আয়ুক্ত বিশ্বজিৎ শইকীয়াই এই সন্দৰ্ভত কয় যে জুবিন গাৰ্গৰ সমাধিস্থলীৰ পবিত্ৰতা আৰু শৃংখলা বজাই ৰখাটো অত্যন্ত জৰুৰী। উল্লেখযোগ্য যে কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ নিৰ্দেশ অনুসৰি পুৱা 6 বজাৰ পৰা নিশা 10 বজালৈহে দৰ্শনাৰ্থীয়ে সমাধিস্থলীত শ্ৰদ্ধা জনাব পাৰিব। সেই অনুসৰি আজি নিশা 10 বজাৰ পাছত সমাধিস্থলীৰ প্ৰৱেশদ্বাৰ বন্ধ থাকিব বুলি ডিমৰীয়া সমজিলাৰ আয়ুক্তগৰাকীয়ে উল্লেখ কৰে।
সমাধিস্থলটো হৈছে এখন অতি পবিত্ৰ স্থায়ী আৰু ইয়াতে আপোনালোকে দেখিছে ইমান সুন্দৰকৈ নাম কীৰ্তন এইবিলাক কৰি আছে। গতিকে এই পবিত্ৰ স্থানখিনিৰ আমাৰ এটা মানে শালীনতা আৰু শৃংখলা বজাই ৰখাটো জৰুৰী হয়। আমি বিভিন্ন সময়ত দেখা পাই আহিছোঁ যোৱা এমাহমানত যে ৰাতি হ'লে কেতিয়াবা পৰিৱেশটো অলপ অপ্ৰীতিকৰ হয় আৰু আমাৰো ইয়াতে যিটো স্থায়ী সমাধি নিৰ্মাণৰ কাৰণে অলপ কাম কৰিবলৈ অলপ জেগাৰ প্ৰয়োজন হয়। সেইকাৰণে আমি যিসকল দৰ্শক ইয়াতে শ্ৰদ্ধা নিবেদন কৰিবলৈ আহে তেখেতসকলে ৰাতি 10টা বজালৈকে শ্ৰদ্ধা নিবেদন কৰিব পাৰিব, ৰাতিপুৱা 6টাৰ পৰা 10টালৈকে আৰু বাকী সময়খিনি আমাৰ চাফ চিকুণ কৰাৰ বাবে বিভিন্ন কাম কাজৰ বাবে আমি অলপ সেইখিনি সময়ত বন্ধ ৰাখিম দৰ্শনটো।
যোৰহাট জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা ৰাজ্য চৰকাৰৰ অৱসৰপ্ৰাপ্ত যুটীয়া সচিব ইন্দ্ৰজিৎ কুমাৰ বৰুৱাৰ আজি যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালত মৃত্যু হয়। মৃত্যুৰ সময়ত তেখেতৰ বয়স হৈছিল 76 বছৰ। যোৰহাটৰ বিভিন্ন অনুষ্ঠানৰ সৈতে জড়িত থকা প্ৰয়াত ইন্দ্ৰজিৎ বৰুৱাৰ নশ্বৰ দেহত যোৰহাট প্ৰেছ ক্লাবকে ধৰি বিভিন্ন অনুষ্ঠানে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে শোক সন্তপ্ত পৰিয়ালবৰ্গক সমবেদনা জ্ঞাপন কৰে। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 6:45